এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক সহায় কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। নলবাৰীৰ গন্ধিয়াত আজি অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ ৰান্ধনীশালৰ শিলান্যাস আৰু ভূমিপূজন অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সামাজিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গন্ধিয়াত কেন্দ্ৰীয়ভাৱে মধ্যাহ্ন ভোজন ৰন্ধনৰ এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ পৰিৱৰ্তন ৰাইজে উপলব্ধি কৰিব পাৰিব। তেওঁ কয় যে প্ৰায় 25,33,90,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই কেন্দ্ৰীয় ৰান্ধনীশালৰ জৰিয়তে 25,000 বিদ্যাৰ্থীক সামৰি ল'ব পৰা যাব। এদিনীয়া ভ্ৰমণসূচীৰে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ ঘগ্ৰাপাৰাত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা পৰিদৰ্শন বঙলাটোৰো শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জীৱন অনুপ্ৰেৰণা শীৰ্ষক এখন অভিলাষী আঁচনি উদ্বোধন কৰে। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকলক আঁচনিখনত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। আঁচনিখনে ৰাজ্যৰ শিক্ষাখণ্ডত নতুন যুগৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। শাসনাধিষ্ঠিত বিজেপিয়ে অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা কৰ্ণাট পুৰকাষ্টক মনোনীত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই আজি প্ৰতীক বিজেপিৰ জ্যেষ্ঠ নেতা কৰ্ণাট পুৰকাষ্টৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে 19 জুনত অসমৰ পৰা ৰাজ্যসভাৰ 2খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কৰ্ণাট পুৰকাষ্ট হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকাষ্টৰ পুত্ৰ। ৰাজ্যসভাৰ এই আসনখনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিৰ 13গৰাকী নেতাই আবেদন জনাইছিল। আমাৰ সংবাদদাতাই জনোৱা মতে অসমত ৰাজ্যসভাৰ 2খন আসনৰ এখনত বিজেপিয়ে আৰু আনখনত অগপৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মিত্ৰ দল দুটাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিজেপিয়ে প্ৰাৰ্থী চূড়ান্ত কৰিলেও এতিয়াও অগপৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। সোমবাৰ ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল 14 জুনত অন্ত পৰিব। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 12খন জিলাত 3,30,000ৰ অধিক লোক এতিয়াও বানৰ কবলত আছে। কামৰূপ মহানগৰ জিলাত আজি বিয়লি বান আৰু ভূমিস্খলনৰ বাবে 2জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ এইবাৰ ৰাজ্যৰ প্ৰথম বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 23লৈ বৃদ্ধি পালে। এইবাৰ বানত ৰাজ্যখনৰ 1,000ৰ অধিক গাঁও আৰু প্ৰায় 1,250 হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্য চৰকাৰে প্লাৱিত অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োগ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 37,000তকৈ অধিক লোকে 133টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ বিভিন্ন অংশত পথ, ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈছে। ৰাজ্যৰ অধিকাংশ জিলাত বৰষুণ কম হোৱাত ঘাই ঘাই নৈসমূহৰ জলপৃষ্ঠ হ্ৰাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ ঠাই বিশেষে মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। অহা 9 জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। অধিৱেশনত ডিব্ৰুগড় বিমান বন্দৰৰ নাম ডঃ ভূপেন হাজৰিকা নামেৰে নামকৰণ সন্দৰ্ভত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এই অধিৱেশনতে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে। ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ এটা 9জনীয়া প্ৰতিনিধি দল আজি 6দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়। দলটোৱে আজি কামৰূপ জিলাৰ হাজোস্থিত ঐতিহাসিক হয়গ্ৰীব মাধৱ মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছতে দলটোৱে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত উপস্থিত হয় আৰু প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহান আৰু অধ্যাপকসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত দলটোৱে গেলেফু মাইণ্ডফুলনেছ চিটিৰ সৈতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ সহযোগিতাৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। NDA চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে কাইলৈ সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰবন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লছন বৰঠাকুৰৰ এটা কথোপকথন প্ৰচাৰ কৰা হ'ব। ভাৰতীয় খেলুৱৈসকলে টাইৱানৰ চিৰাজৰ চহৰত অনুষ্ঠিত টাইৱান অপেন এথলেটিক চেম্পিয়নশ্বিপৰ প্ৰথম দিনাই 6টাকৈ সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। পূজাই আজি মহিলাৰ 15 মিটাৰ দৌৰত দেশৰ হকে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। আব্দুল্লা আবুবাকাৰে পুৰুষৰ ট্ৰিপল জাম্পত 16.21 মিটাৰ দূৰত্বলৈ জঁপিয়াই সোণৰ পদক হস্তগত কৰে। একেদৰে জ্যোতি আৰাজীয়ে মহিলাৰ 100 মিটাৰ বাধা দৌৰত আৰু তেজাজ শীৰ্ষে পুৰুষৰ 110 মিটাৰ বাধা দৌৰত সোণৰ পদক অৰ্জন কৰে। পুৰুষৰ 4x100 মিটাৰ ৰিলে দৌৰত অসমৰ অম্লান বৰগোহাঁই, গুৰবিন্দৰ সিং, অনিমেশ কুজুৰ আৰু মণিকান্ত হালদিৰক লৈ গঠিত ভাৰতীয় দলটোৱে সোণৰ পদক হস্তগত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 5:05